ঘৰৰ সৰু সুৰা মেৰামতি কামৰ বাবে লুজ পুতিলৈ নাহিব, বিৰলা হোৱাইট ৱাল কেয়াৰ পুতিৰ অত্যুত্তম গুণমানৰ সৰু পেক লৈ আহক আৰু ঘৰটো আকৌ চিকমিকাই তোলক। কাৰণ লুজ পুতি অৰ্থাৎ সঠিকভাৱে সংৰক্ষণ আৰু পৰিবহণ নকৰাৰ ফলস্বৰূপে নিকৃষ্ট গুণমান, MRP লিখি নৰখাৰ কাৰণে ইচ্ছামতে দাম, পুতিয়ে ভালদৰে কাম দিব নে নিদিয়ে তাৰ কোনো গেৰাণ্টি নাই। সেয়ে লুজ অৰ্থাৎ নো ইউজ, সেয়ে বাছি লওক আচল পুতিৰ সৰু পেকেট। আরে ভাই, এই বেৰত কোনখন দেশৰ নক্সা বনাই ৰাখিছা?
তুমিও নহয় ভাই, নক্সা চক্সা নহয় হে, হেমেকি গৈ হে বেৰখন এনে হৈ পৰিল।
ভাই, যদিহে আটাইতকৈ বেষ্ট বিৰলা হোৱাইট ৱাল চিল ৱাটাৰপ্ৰুফ পুতি নলগোৱা, তেন্তে বেৰবোৰ পানীৰ পৰা কেনেকৈ বচাব পাৰিবা? ইয়াত আছে দুগুণ ৱাটাৰ ৰেজিষ্টেন্স শক্তি।
পানী, ই হল পৃথিৱীত জীৱন তিষ্ঠি থাকিবলৈ আটাইতকৈ দৰকাৰী বস্তু। এই পানীয়ে আমাৰ তৃষ্ণা দূৰ কৰে, খাদ্য উৎপাদনত সহায় কৰে আৰু চতুৰ্দিশে জগতখনলৈ গতি প্ৰদান কৰে। কিন্তু জীৱনৰ ইমান অপৰিহাৰ্য এই পানীয়েই দেৱালৰ বাবে হল হানিকাৰক।
ফেচ টু ফেচ।
হে ৰাহুল, তোমাৰ নাকৰ সকলোবোৰ দাগ নাইকিয়া হৈ গৈছে, তুমি কি কৰিলা?
ফেচ টু ফেচ।
হালমন, চকুৰ তলৰ কলা দাগ, ব্ৰণ,
ফেচ টু ফেচ।
আপোনাৰ ছালৰ সকলোবোৰ সমস্যাৰ বাবে সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা,
ফেচ টু ফেচ।